এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সংঘৰ্ষ বিৰতিৰ কেইঘণ্টামানৰ পাছতে পাকিস্তানৰ চুক্তি উলংঘন, জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ যোৱা নিশা গোলাবৰ্ষণ, ভাৰতীয় বাহিনীৰ যোগ্য প্ৰত্যুত্তৰ। ৰাজ্যৰ 27খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ। শান্তি, সমন্বয় আৰু উন্নয়ন বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ সাফল্যৰ তিনিটা অন্যতম স্তম্ভ বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। গুৱাহাটী মহানগৰীত পাইপযোগে প্ৰাকৃতিক গেছ যোগানৰ অভিলাষী প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি। পাকিস্তানৰ সৈতে কালি হোৱা সংঘৰ্ষ বিৰতিৰ বুজাবুজিৰ কেইঘণ্টামানৰ পাছতে দেশখনে পুনৰ নিয়ন্ত্ৰণ ৰেখাৰ কেইবা ঠাইক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে গোলাবৰ্ষণ কৰে। সেনাবাহিনীয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। যোৱা নিশা নতুন দিল্লীত আয়োজিত সংবাদমেলত বিদেশ সচিব বিক্ৰম মিস্ত্ৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে সশস্ত্ৰ বাহিনীসমূহে সংঘৰ্ষ বিৰতি উলংঘাৰ সমুচিত আৰু যোগ্য প্ৰত্যুত্তৰ দিছে আৰু ভাৰতে সংঘৰ্ষ বিৰতি উলংঘাৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছে। ভাৰতে সংঘৰ্ষ বিৰতি উলংঘাৰ ঘটনা ৰোধ কৰাৰ বাবে উচিত পদক্ষেপ ল'বলৈ আৰু গম্ভীৰতা তথা দায়িত্ব সহকাৰে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ পাকিস্তানৰ প্ৰতি আহান জনাইছে। শ্ৰীমিস্ত্ৰীয়ে কয় যে সশস্ত্ৰ বাহিনীসমূহে পৰিস্থিতিৰ ওপৰত সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বিদেশ সচিবগৰাকীয়ে কয় যে তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাত সংঘৰ্ষ বিৰতি উলংঘাৰ দৃঢ়তাৰে সন্মুখীন হ'বলৈ নিৰ্দেশ দিয়া হৈছে। শ্ৰীমিস্ত্ৰীয়ে কয় যে পাকিস্তানে সঠিকভাৱে পৰিস্থিতি অনুধাৱন কৰা উচিত আৰু অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে তদালিকে ব্যৱস্থা গ্ৰহণ কৰা উচিত।
इस समझौते का पाकिस्तान की ओर से घोर उल्लंघन हो रहा है। भारतीय सेना जवाबी कार्रवाई कर रही है और इस सीमा अतिक्रमण से निपट रही है। ये अतिक्रमण अत्यंत ही निंदनीय है और पाकिस्तान इनके लिए जिम्मेदार है। हमारा मानना है कि पाकिस्तान इस स्थिति को ठीक से समझे और इस अतिक्रमण को रोकने के लिए तुरंत उचित कार्रवाई करे।
ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানে দুয়ো দেশৰ সেনাবাহিনীৰ মাজত চলি থকা গোলাবৰ্ষণ আৰু আন সামৰিক কাৰ্যকলাপ তৎকালে বন্ধ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল। বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে কালি সন্ধিয়া নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয় যে পাকিস্তানৰ ডাইৰেক্টৰ জেনেৰেল অব মিলিটাৰী অপাৰেচনে কালি বিয়লিৰ ভাগত ভাৰতৰ ডাইৰেক্টৰ জেনেৰেল অব মিলিটাৰী অপাৰেচনক টেলিফোন কৰি এই সংঘৰ্ষ বিৰতিৰ বাবে অনুৰোধ জনায়। এই সন্দৰ্ভত দুয়োগৰাকী সামৰিক বিষয়াৰ মাজত হোৱা আলোচনাত এই সিদ্ধান্তত উপনীত হোৱা যায়। সংবাদ প্ৰতিষ্ঠান এ এন আইৰ বাতৰি অনুসৰি পাকিস্তানৰ ডি জি এম অ'গৰাকীয়ে কালি বিয়লি 3:35 ভাৰতৰ ডি জি এমলৈ দুয়ো দেশৰ মাজত থকা স্থায়ী হটলাইনৰ যোগেদি এই অনুৰোধ জনায় আৰু কালি সন্ধিয়া 5 বজাৰ পৰা দুয়ো দেশৰ সেনাবাহিনীৰ মাজত স্থলভাগ, আকাশমাৰ্গ আৰু সামুদ্ৰিক আক্ৰমণ প্ৰত্যাক্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়। দুয়োগৰাকী সামৰিক বিষয়াৰ মাজত কাইলৈ পুনৰ আলোচনা অনুষ্ঠিত হোৱাৰ কথা। 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ অন্যতম নায়ক অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ জগদীশ ভট্টাচাৰ্যই যোৱা নিশা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত পাকিস্তানত বোমাবৰ্ষণ কৰি উভতি অহাৰ পথত তেওঁৰ বিমান গুলীবিদ্ধ হোৱা, ধবংস হোৱা আৰু পেৰাচুটেৰে নামি অহাৰ পাছত কিদৰে পাকিস্তানী সেনাৰ চকুত ধূলি মাৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছিল এই সম্পৰ্কত প্ৰকাশ কৰে।
By the time ejected, probably almost, it was about 7-8 kilometers from where I have hit the tags. That eject koilo, jetia plane kono, all the warnings came on. Speed drop hoi gola, ku korbo nore pilot eta, helpless. I was slightly injured. Ejection back injury hoi goisilo, mo ekin dhoribo nore silo tetia. Thapio, daytime I hid myself inside the elephant grass. Lokai thakilo, bohoto nore kon kumar taha taha. Thaite eta, heyo nata gata scattered. You know, I was waiting, in fact, I saw one soldier there. That he enake very low as a automatic weapon. That was a soldier. That was 70 meters from where I was hiding. That I saw it, I was like, boom, boom. That was a mortar, heavy mortar. He was like, amar pinala fire korise. মই ইমান ওচৰত আছিলোঁ তাহাঁতৰ আৰু মই এটা ডিচত এনেকৈ নিজকে পেলাই হাইড কৰি পৰি আছোঁ, এলিফেণ্ট গ্ৰাছত আছে, ন' প্ৰব্লেম। তাৰপাছত গধূলি সময়ত কি এইবিলাক কৰি তাহাঁতে গ'লগৈ, মানে হৈছে কি তাহাঁতে মুভ কৰি আছেতো, সেই মটৰ চটৰ লৈ গ'ল, নাই কোনো। তাৰপিছত সেইখিনি যিখিনি টেংক এটেক কৰিছিলোঁ, সেই টেংকবিলাক আহি পেলাই প্ৰথম টেংকটো আহি সেইডোখৰতে ৰখালে। মানে মই বোলো আজি কি হ'ব, ইমান ওচৰত কৈছে কাণ মানে ঘোলা হৈ যাব, ই টেংকৰ চাউণ্ড শুনিলে মানুহে নোৱাৰিব থাকিব। মানে সেই টেংকটো আনি সেইডোখৰতে ৰখাব, আজি দেখিছোঁ সেই সময়ত ৰাতি মই এইপিনে ক্ৰছ কৰি কোনোমতে উঠিলোঁ আৰু মই জনা নাই যে মোৰ আই হেড এন ইঞ্জুৰি টু টেল ইউ ফ্ৰেংকলি, মানে একোৱে জনা নাছিলোঁ। আর সিরিয়াস ইঞ্জুরি মই তথাপিও আহিলো আহি 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 মাঝে মাঝে
চুচৰি আহিছে
চুচৰি কিছুমান চুচৰিব লগত পৰিছিল
ৰাতি ৰাতি আহিছে আপুনি
ৰাতিয়েতো দিনত নহয় ৰাতি এই ট্ৰিজবিলাক চাগে ট্ৰিজৰ দাঁতিয়া দাঁতিয়া মই আহি আছোঁ নিজৰ নেদেখে প্ৰথমতে চাই লওঁ কোনোবা আছে নেকি নাই এই ট্ৰিজৰ দাঁতিয়া এতিয়া মাজেদি ফিল্ডৰ মাজেদি সি স্পট হৈ যাব হৈছে কি সেই এৰিয়াটোত কোনো লাইট নাই
অপাৰেশ্যন সিন্ধুৰ সম্পৰ্কত তেওঁ কয় যে এই অভিযানৰ দ্বাৰা ভাৰতীয় বায়ুসেনাই উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰিছে এই অভিযান নিখুঁত আৰু সুপৰিকল্পিত বুলি তেওঁ কয় আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰা আজি বিশেষ দৃষ্টিপাতৰ দ্বিতীয় খণ্ডটো প্ৰচাৰ কৰিব নিশা 8:20 পৰা প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্টেইন দেৱানন্দ গোহাঁই আৰু জ্যেষ্ঠ নাগৰিক তথা আকাশবাণীৰ প্ৰাক্তন ঘোষক কীৰ্তিকমল ভূঞাৰ সৈতে বাৰ্তালাপ শুনিবলৈ পাব এই অনুষ্ঠানৰ উপস্থাপন পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ অনুষ্ঠানসূচীৰ জৰুৰী পৰিৱৰ্তনৰ বাবে আজি সন্ধিয়া 7:45 প্ৰচাৰিত হ'বলগীয়া সংবাদ চলন্তিকা প্ৰচাৰিত নহয় ৰাজ্যৰ 27 জিলাত দুটা পৰ্যায়ত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা পুৱা 8 পৰা চলি আছে 21,920 গাঁও পঞ্চায়ত 2,191 আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ 397 সদস্য পদৰ বাবে নিৰ্বাচন হৈছিল অৱশ্যে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে যোৱা 2 মে আৰু 7 মে ৰাজ্যৰ 25,007 কেন্দ্ৰত বেলটযোগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় ভোটগণনাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনসমূহে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে কামৰূপ জিলাত পুৱা 8 পৰা 3 স্থানত ভোটগণনা আৰম্ভ হৈছে পুৱা 7 কটকটীয়া নিৰাপত্তাৰ মাজেৰে ষ্ট্ৰংৰুম খোলা হয় আৰু তাৰ পাছতে বেলট পেপাৰ গণনা কৰা হৈছে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় জিলা আয়ুক্তৰ কাৰ্যালয় আৰু ৰঙিয়া সমজিলাত 3 অস্থায়ী ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে বৰপেটা জিলাত চলি থকা ভোটগণনা সন্দৰ্ভত আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত এইদৰে কয়
বৰপেটা জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা বৰপেটাৰ মাধৱচৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে অৱশ্যে এতিয়ালৈকে ভোটগণনা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা নাই ভোটগণনাৰ বাবে প্ৰক্ৰিয়াবোৰহে সাজু কৰি থকা হৈছে প্ৰথমতে পোষ্টেল বেলটৰ ভোটগণনা কৰা হ'ব আৰু তাৰ পাছত বেলট কাকতৰ ভোটগণনা কৰা হ'ব গণনা নিয়াৰিকৈ তদাৰকী কৰিবলৈ প্ৰতিটো গণনা কক্ষত এজন দণ্ডাধীশ আৰু এজন ৰাজপত্ৰ বিষয়ক দায়িত্ব দিয়া হৈছে ভোটগণনাৰ বাবে 10 কক্ষ সাজু কৰা হৈছে আৰু প্ৰতিটো কক্ষত 10 মেজৰ ব্যৱস্থা কৰা হৈছে তাতেই ভোটগণনা চলিব
প্ৰতিকূল বতৰৰ মাজতো হোজাই জিলাত শান্তিপূৰ্ণভাৱে ভোটগণনা চলি আছে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাৰ ধেমাজি মহাবিদ্যালয় চৌহদ আৰু জোনাই সমজিলাৰ কাৰ্যালয়ত ভোটগণনা চলি আছে এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই
অন্যান্য প্ৰান্তৰ লগতে আজি ধেমাজি জিলাতো পুৱা 8 পৰাই পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হৈছে ধেমাজি জিলাখনত 2 স্থানত ইতিমধ্যে ভোটগণনা কাৰ্য আৰম্ভ হৈছে ধেমাজি মহাবিদ্যালয় চৌহদ আৰু সমজিলা জোনাই CDC কাৰ্যালয় চৌহদত অনুষ্ঠিত হৈছে এই ভোটগণনা কাৰ্য ধেমাজি মহাবিদ্যালয় চৌহদত বৰদলনি 1 ধেমাজি 2 ধেমাজি গোগামুখ দক্ষিণ ধেমাজি মাছখোৱা চিলাপথাৰ আৰু চিচিবৰগাঁও জিলা পৰিষদ সমষ্টিকে ধৰি মুঠ 8 সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হৈছে ঠিক একেদৰে সমজিলা জোনাইত পশ্চিম জোনাই মধ্য জোনাই চিমেন চিচি টঙানি আৰু পূব জোনাই জিলা পৰিষদকে ধৰি 4 জিলা পৰিষদ সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হৈছে ইতিমধ্যে শান্তিপূৰ্ণ ভোটগণনাৰ বাবে সকলোবোৰ প্ৰস্তুতি ধেমাজি জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে আৰু ধেমাজি মহাবিদ্যালয় চৌহদত 8 ভোটগণনা কেন্দ্ৰত 10 টেবুলত এনেধৰণে এতিয়া ভোটগণনা কাৰ্য আৰম্ভ হৈছে আৰু ভোটগণনা কেন্দ্ৰত নিয়োজিত যিসকল নিৰীক্ষক ভোটগণনাৰ সহায়ক সূক্ষ্ম পৰ্যবেক্ষক আৰু কৰ্মচাৰীসকল ইতিমধ্যে তেওঁলোকে নিজ নিজ কাৰ্যত সাজু হৈ পৰিছে
লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভোটগণনা চলি আছে শান্তি সমন্বয় আৰু উন্নয়নৰ বৰ্তমান ৰাজ্য চৰকাৰখনৰ সাফল্যৰ 3 অন্যতম স্তম্ভ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মা নেতৃত্বাধীন চৰকাৰৰ 4th বৰ্ষপূৰ্তি উপলক্ষে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলত বিগত 4 বছৰত এই 3 বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে কয় যে এই সময়ছোৱাত ৰাজ্যখনত কোনো অশান্তিকৰ পৰিৱেশৰ সূচনা হোৱা নাই জনগোষ্ঠীয় লোকসকলৰ মাজত সমন্বয় দেখা গৈছে পাহাৰীয়া জিলা দুখনত শান্তি বিৰাজ কৰাৰ লগতে এই সময়ছোৱাত উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰতো বিকাশ হৈছে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 7,50,000 কোটি বৃদ্ধি হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে একেখন সংবাদমেলতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি ডিব্ৰুগড় বিমানবন্দৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব বুলি প্ৰকাশ কৰে অসমৰ চাহ উদ্যোগে 200 সম্পূৰ্ণ কৰা উপলক্ষে প্ৰায় 7 চাহ বাগিচাৰ কৰ্মচাৰীক এককালীনভাৱে 5,000 সাহায্য আগবঢ়োৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি চৰকাৰী কৰ্মচাৰীৰ বাবে আপোন ঘৰ আপোন বাহন আঁচনি দুখনৰ সুবিধা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সৰ্বশিক্ষা অভিযান শক্তি বিভাগৰ 3 প্ৰতিষ্ঠান আৰু লাভজনক নিগম নিকায়ৰ কৰ্মচাৰীসকলেও লাভ কৰিব গুৱাহাটী মহানগৰবাসীৰ বাবে এতিয়াৰে পৰা পাইপযোগে প্ৰাকৃতিক গেছ সুলভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী মহানগৰীত পাইপযোগে প্ৰাকৃতিক গেছ যোগানৰ এই অভিলাষী প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত গীতানগৰ অঞ্চলৰ 101 পৰিয়ালক সামৰি লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কালিৰ অনুষ্ঠানতে শিলচৰত বৰাক উপত্যকাৰ প্ৰথমটো চি এন জি ষ্টেচন উদ্বোধন কৰাৰ লগতে হাজো, শুৱালকুছি, ৰঙিয়া আৰু বাইহাটা চাৰিআলিত পাইপযোগে গেছ যোগানৰ প্ৰাৰম্ভিক কামো আৰম্ভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ উপৰি নগাঁও জিলাৰ আমচৈত এজন লোকৰ প্ৰাণহানি হয়। আমচৈৰ নকুচি বাগানত বিদ্যুৎ পৰিবাহী খুঁটা বাগৰি পৰাৰ ফলত ৰাজেশ্বৰ তাঁতি নামৰ লোকজনৰ মৃত্যু হয়। মৰিগাঁও জিলাৰ শলমাৰীত ধুমুহাত গছৰ ডাল ভাগি পৰাৰ ফলত এজন লোক গুৰুতৰভাৱে আহত হয়। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰ আৰু ডিমৰিয়াৰ কেইবাটাও অঞ্চলত কালি ধুমুহাই ক্ষতি কৰে। ক্ষেত্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাঠাইতো পথৰ কাষৰ গছ বাগৰি পৰাৰ ফলত ভালেমান সময় ধৰি পথ যোগাযোগ ব্যাহত হয়। একেদৰে গোৱালপাৰা চহৰৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হয়। জিলাখনৰ ভালুকডুবি এলেকাৰ গোৱালপাৰা হোলবাৰী পথৰ দাঁতিত থকা কেইবাজোপা গছ ভাগি পৰাত যাতায়াত ব্যৱস্থা ব্যাহত হয়। নলবাৰী জিলাৰ কৈঠালকুছিত কালি ধুমুহা আৰু শিল বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয়। গুৱাহাটী মহানগৰীতো কালি সন্ধিয়া হোৱা ধুমুহাৰ ফলত গছ উভালি পৰাত কেইবাখনো বাহনৰ ক্ষতি হোৱাৰ উপৰি বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহৰ ক্ষতি হয়। মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰো সৃষ্টি হয়। বৰপেটা জিলাত ধুমুহা বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলত জনজীৱন ব্যাহত হৈছে। ধুমুহাৰ ফলত কেইবাঠাইতো পথৰ ওপৰত গছ বাগৰি পৰে। ইয়াৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ উপৰি বিদ্যুৎ যোগানো ব্যাহত হৈছে। ইপিনে যোৱা দুদিনত বৰপেটা, গোৱালপাৰা আৰু কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চলেৰে বৈ যোৱা জলজলি নৈ কেইবাখনো বাঁহ আৰু কাঠৰ দলং উটুৱাই নিয়াৰ ফলত অঞ্চলসমূহেৰে যাতায়াত ব্যাহত হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা ভাৰত পাকিস্তানৰ মাজত অব্যাহত থকা সংঘৰ্ষৰ খবৰেৰে ভৰি পৰা পৰিলক্ষিত হৈছে। আমেৰিকাৰ মধ্যস্থতাত কালি ভাৰত আৰু পাকিস্তানে সংঘৰ্ষ বিৰতিত সন্মত হৈছিল যদিও বুজাবুজিৰ মাত্ৰ 3 ঘণ্টাৰ পাছতেই পাকিস্তানে ভাৰতলৈ লক্ষ্য কৰি গুলীবৰ্ষণ আৰু ড্ৰোন আক্ৰমণ কৰে। 3 ঘণ্টাতে যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ জম্মু কাশ্মীৰত ড্ৰোন আক্ৰমণত আহত ভাৰতীয় জোৱান শিৰোনামেৰে আমাৰ অসম কাকতে এই বাতৰিটো পৰিৱেশন কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি আদিকে ধৰি প্ৰায়কেইখন কাকতেই ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত কালি ভাৰত পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মত হোৱা আৰু সোমবাৰে দুই দেশৰ সামৰিক অভিযান সঞ্চালক প্ৰধানদ্বয়ৰ বৈঠক হ'ব বুলি ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰে ঘোষণা কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী, বৈদেশিক মন্ত্ৰী আৰু 3টা সামৰিক বাহিনীৰ সেনাপ্ৰধানে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হোৱাৰ বাতৰিটো দ্য আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। অসম কেবিনেটে কালি আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে ডিব্ৰুগড় বিমান বন্দৰক ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা বাতৰিটো দ্য চেণ্টিনেল আৰু দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি 27খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বাতৰিটো অন্যান্য কাকতসমূহৰ লগতে অসমীয়া খবৰ কাকতেও প্ৰকাশ কৰিছে।
ধন্যবাদ মনজিত। ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে জাননী জাৰি কৰিছে। সমৰ্থ পৰ্টেলৰ জৰিয়তে কাইলৈৰ পৰা চলিত 2025-26 বৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। নিৰ্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অৰ্থাৎ নন চি ইউ ই টিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কাইলৈৰ পৰা 22 মেলৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 29 মেৰ পৰা 1 জুনৰ ভিতৰত প্ৰথমখন মেধাতালিকা প্ৰস্তুত কৰি চূড়ান্ত কৰাৰ লগতে 2 জুনত প্ৰথম মেধাতালিকা প্ৰকাশ পাব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সংঘৰ্ষ বিৰতিৰ কেইঘণ্টামানৰ পাছতে পাকিস্তানৰ চুক্তি উলংঘন, জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ যোৱা নিশা গোলাবৰ্ষণ, ভাৰতীয় বাহিনীৰ যোগ্য প্ৰত্যুত্তৰ, ৰাজ্যৰ 27খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ, শান্তি সমন্বয় আৰু উন্নয়ন বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ সাফল্যৰ 3টা অন্যতম স্তম্ভ বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, গুৱাহাটী মহানগৰীত পাইপযোগে প্ৰাকৃতিক গেছ যোগানৰ অভিলাষী প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষয়ক্ষতি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।